নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। 1951 চনৰ আগত অসমলৈ অহা লোকক ভূমিপট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত এই বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে চৰকাৰে ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে নিয়মৰ আধাৰত দিন বাৰ নিৰ্ধাৰণ কৰিছে।
1951 চনৰ আগত অহা মানুহখিনি ইণ্ডিজেনাছ আছামী, আজি কৈছে বসুন্ধৰাত আমি মাটি পোৱা নাই, এইটোতো নহয়। 51 চনৰ আগত অহা মুছলিম মানুহক আমি নিজে কেবিনেটত মাটি দি আছো। কালি আপোনালোকে এটা কুৱেশ্যন আনক যে বসুন্ধৰাত ফেব্ৰুৱাৰীত ৰিপ্লাই পাই যাব যে বসুন্ধৰাত মুছলিম মানুহক কিমানে মাটি আপোনালোকে আনক। কিন্তু আমি কৈছো যে তিনিটা প্ৰজন্ম, 1951ৰ আগত অহা মানুহক আমি মাটিৰ পট্টা দিম। আপোনালোকে লিষ্ট আনি আমাক দিয়ক যে মুখ্যমন্ত্ৰী মহোদয় এইখিনি মানুহ 1951ৰ আগত আহিছে, আপুনি তেওঁলোকৰ পট্টাৰ কেছ পঠাই দিয়ক, আমাৰ আপত্তি নাই।
অসমত 2019 চনৰ পৰা বৰ্তমানলৈকে 430 জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাই 302 জন, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই 88 জন আৰু আৰক্ষীয়ে 40 জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। অসম বিধানসভাত কালি চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হোৱাৰ বিষয়টোত যোৰহাট জিলাৰ কেইবাখনো চাহ বাগিচাৰ ৰাইজে আদৰণি জনাইছে। জিলাখনৰ মৰিয়নি চেলেং চাহ বাগিচাৰ চাহ শ্ৰমিকসকলক চৰকাৰৰ সিদ্ধান্তই আনন্দিত কৰিছে। বাগিচাখনৰ শ্ৰমিকসকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে ভূমিৰ উৰ্ধসীমা নিৰ্ধাৰণ আৰু স্বত্ব প্ৰদান সংশোধনী বিধেয়ক 2025 শীৰ্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত 3,33,000ৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্ৰমিকে ভূমিৰ অধিকাৰ লাভ কৰিব। সম্প্ৰতি চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলে স্পষ্ট আইনী অধিকাৰ নাইবা সাংবিধানিক সুৰক্ষা অবিহনে ভূমি দখল কৰি আছে। এই নতুন ব্যৱস্থাই তেওঁলোকক স্থায়ী ভূমি বন্দোবস্তিত কৰাত সহায় কৰিব। ইয়াৰ ফলত স্থায়ীভাৱে গৃহ নিৰ্মাণ কৰাৰ লগতে ভূমি সম্পৰ্কত তেওঁলোকৰ নিৰাপত্তাহীনতাৰ মনোভাৱ নাইকিয়া হ'ব। ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। কালি চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালকাটি চাহ বাগিচাৰ 10 নম্বৰ লাইনৰ পৰা বৰুণ নায়ক নামৰ এজন যুৱকক গাঞ্জাসহ কৰায়ত্ব কৰে। চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন শইকীয়া আৰু সহ উপ পৰিদৰ্শক লক্ষ্যদীপ ফুকনৰ নেতৃত্বত চলোৱা এই অভিযানত যুৱকজনৰ পৰা বহু পৰিমাণে গাঞ্জা জব্দ কৰা হয়। আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা মতে এই যুৱকজনে অঞ্চলটোত বহুদিনৰ পৰা গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল। নগাঁও জিলা প্ৰশাসন আৰু বন বিভাগে আজি কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত মাটিত উচ্ছেদ অভিযান চলায়। বন বিভাগৰ সূত্ৰই জনোৱা অনুযায়ী বনাঞ্চলখনৰ 5,962 বিঘা মাটিত 1,700টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আছিল। আজি এই অঞ্চলটোত উচ্ছেদ চলোৱা হয়। অঞ্চলটোত উচ্ছেদৰ বাবে ইতিপূৰ্বে প্ৰশাসনে নিৰ্দিষ্ট সময় বান্ধি দিছিল যদিও শস্য চপোৱাৰ বাবে অতিৰিক্ত সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল। আনহাতে কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উচ্ছেদ অভিযান চলাবলগীয়া ঠাইত উপস্থিত হৈ দখলকাৰীসকলক নিজৰ ভূমিলৈ ঘূৰি যাবলৈ আহ্বান জনাইছিল। দখলকাৰীসকলৰ একাংশই ইতিমধ্যে দখলীকৃত ভূমি ত্যাগ কৰিছিল। আজি পুৱাৰে পৰা সহস্ৰাধিক আৰক্ষীয়ে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ চামগাঁও, ভেলুৰীপাৰ আৰু আমগুৰিত কঠোৰ নিৰাপত্তাৰ মাজেৰে উচ্ছেদ অভিযান চলায়। উল্লেখযোগ্য যে এই উচ্ছেদ অভিযান কাইলৈ চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। এতিয়াৰ বাতৰি ইমানেই। সন্ধিয়া 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব।